فلما أحس عيسى منهم الكفر قال من أنصاري إلى الله قال الحواريون نحن أنصار الله آمنا بالله واشهد بأننا مسلمون
পিছত যেতিয়া ঈশাই সিহঁতৰ অবাধ্যতাৰ কথা উপলব্ধি কৰিলে তেতিয়া তেওঁ ক'লে আল্লাহৰ পথত কোনে মোক সহায় কৰিবা। হাৱাৰীসকলে ক'লে আমি সকলোৱে আল্লাহৰ পথত সহায় কৰিম, আমি আল্লাহৰ প্ৰতি ইমান আনিছোঁ আৰু আপুনি সাক্ষী থাকক যে নিশ্চয় আমি মুছলিম অৰ্থাৎ আত্মসমৰ্পণকাৰী।